অস্তি সংসাৰৰ চৌষষ্ঠি জঞ্জাল এইখন গৃহৰে সি একমাত্ৰ সন্তান কৰিবলৈ নিশিকিলে জ্যেষ্ঠজনক সন্মান সেইবাবে চুবুৰীয়াৰ মুখত তাৰ বদনাম যেতিয়া সি বহিবলৈ যায় কিতাপৰ ওচৰত মনটো গৈ উৰি পাইগৈ গাই নদীৰ পাৰত নপঢ়িলো মাকৰ হাতৰ চৰ পৰে গালত ক'লে পঢ়ি চাকৰি কৰ পুত গৈছো ধাৰত মাকে ভাবে পঢ়ি শুনি কৰি বহি চাকৰি কলেজলৈ যোৱাৰ নামত কৰি আছে ফাকতি কলেজলৈ ওলাই গৈ চিলিম তানে চাপৰিত ঘৰত আহি পিটন খালে মাকে পালে বাতৰি সৰুতে মই ভাল আছিলো নাছিলো বৰ দুষ্ট 8-9 পাওঁতে মই মদ ভাং খাই নষ্ট মা দেউতা দুখ বুজি পালো মনত কষ্ট কুকৰ্ম এৰি এতিয়া ৰেপ লিখা ব্যস্ত আজিকালি কথাবিলাক নাভাবিলে পাৰ নাপাওঁ ভাবি ল'লে ৰাতিপুৱা সোনকালে হাৰ নাপাওঁ বহুজনী ভাল পালো বা থওঁ চা মৰম নাপাওঁ প্ৰেম চেম নকৰো যা ছোৱালীক আৰু ভাল নাপাওঁ জীৱনটো জীয়াবলৈ কত পতো খোপনি দুখন হ'ল নাও আৰু দুই নাওতে দুভৰি পঢ়া শুনাত ধ্যান নাই মোৰ এৰিবতো নোৱাৰি এইবোৰ কথা ভাবি ৰাতি ক্ষতি কৰোঁ টোপনি শুই উঠি ৰেপুনি মগ্ন মই ৰাতিপুৱা তাকে দেখি মায়ে ক'লে এইখন সময় কিতাপ চোৱা চাহ কাপো ঠাণ্ডা হ'ল মুখৰ আগত বাকী থোৱা প্ৰায়ে মই কৰি থাকোঁ কামবিলাক গালি খোৱা শুই উঠি ৰেপুনি মগ্ন মই ৰাতিপুৱা তাকে দেখি মায়ে ক'লে এইখন সময় কিতাপ চোৱা চাহ কাপো ঠাণ্ডা হ'ল মুখৰ আগত বাকী থোৱা প্ৰায়ে মই কৰি থাকোঁ কামবিলাক গালি খোৱা কলমেৰে মনৰ কথা লিখি দিলোঁ কাগজত সৰু সৰু সপোন আছে ধন নাই মোৰ পকেটত বুজাবুজি চিনি নাপাওঁ বিশ্বাস নিজৰ ওপৰত অভিজ্ঞতাৰ কথা এইবোৰ আগ্ৰহেৰে বুটলক জাতি মাতি বচাবলৈ যদি নহয় সজাগ নলবিত হৰিনাম নপঢ়িবি নামাজ দুখীয়াই যে খাব নাপায় পেট ভৰাই এসাঁজ শিক্ষিত থাকি কিয় ৰখা তলে সমাজ টকাৰ বাবে মৰা কথা হেৰাই গৈছে মানৱতা মানুহবিলাক দালাল হ'ল কোনো নকয় সঁচা কথা চল পালে সিটোৱে সিটোক বিপদলে মাৰে কথা কলিযুগটো অহাৰ পৰাই নাইকিয়া হ'ল একতা আজিকালি সফলতা স্থান লৈছে নকলে ধনী হাতত টকা পইচা দুখীয়াৰ বাবে নথলে ভুল দেখিলে মাত মাতিম ওলাই আহি মকলে দুখ কষ্ট ভাগৰবিলাক যাব নিদিওঁ অথলে শুই উঠি ৰেপুনি মগ্ন মই ৰাতিপুৱা তাকে দেখি মায়ে ক'লে এইখন সময় কিতাপ চোৱা চাহ কাপোৰ ঠাণ্ডা হ'ল মুখৰ আগত বাকী থোৱা প্ৰায়ে মই কৰি থাকোঁ কামবিলাক গালি খোৱা শুই উঠি ৰেপুনি মগ্ন মই ৰাতিপুৱা তাকে দেখি মায়ে ক'লে এইখন সময় কিতাপ চোৱা চাহ কাপোৰ ঠাণ্ডা হ'ল মুখৰ আগত বাকী থোৱা প্ৰায়ে মই কৰি থাকোঁ কামবিলাক গালি খোৱা